এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ছয় বজাৰ বাতৰি পঢ়িছো তানিতা ভৰদ্বাজে। দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। এই পৰ্যায়ত দেশৰ 12খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ অন্তৰ্গত মুঠ 88খন আসনৰ লগতে আউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ এটা অংশৰ বাবে প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ কৰা হ'ব। দ্বিতীয় পৰ্যায়ত কেৰালাৰ 20টা, কৰ্ণাটকৰ 14টা, ৰাজস্থানৰ 13টা, উত্তৰ প্ৰদেশ আৰু মহাৰাট্টৰ 8টাকৈ, মধ্যপ্ৰদেশৰ 7টা, অসম আৰু বিহাৰৰ 5টাকৈ, পশ্চিমবংগ আৰু ছত্তিশগড়ৰ 3টাকৈ আৰু মণিপুৰ, ত্ৰিপুৰা আৰু জম্মু কাশ্মীৰৰ এটাকৈ লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। অহা 26 এপ্ৰিলত ভোটগ্ৰহণ হ'বলগীয়া এই সমষ্টিসমূহৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ শেষ দিন হ'ব 4 এপ্ৰিল। জম্মু কাশ্মীৰৰ বাহিৰে এই পৰ্যায়ত সামৰি ল'বলগীয়া আটাইকেইটা সমষ্টিৰ মনোনয়ন পত্ৰসমূহ 5 এপ্ৰিলত পৰীক্ষা কৰা হ'ব। জম্মু কাশ্মীৰৰ মনোনয়ন পত্ৰসমূহ 6 এপ্ৰিলত পৰীক্ষা কৰা হ'ব। ৰাজ্যত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰি থকা হৈছে। এই পৰ্যায়ত ৰাজ্যৰ 5খন আসন সামৰি লোৱা হ'ব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 38গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। বিজেপিৰ হৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ প্ৰদান বৰুৱা, প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰঞ্জিত দত্তই এই পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে। কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ আৰু প্ৰাক্তন বিধায়িকা ৰোহিণা তিৰ্কীয়েও মনোনয়ন দাখিল কৰিছে। ডিব্ৰুগড় সমষ্টিত সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ অৱতীৰ্ণ হৈছে। ইফালে ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। শিলচৰ আৰু নগাঁওকে ধৰি 5টা সমষ্টিত দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। আনহাতে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত সামৰি ল'বলগীয়া বিহাৰৰ সমষ্টিকেইটাৰ বাবে দাখিল কৰা মনোনয়নসমূহ পৰহিলৈ পৰীক্ষা কৰা হ'ব। এই পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হ'ল অহা 30 মাৰ্চ। বিহাৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ শেষ দিন হ'ব 2 এপ্ৰিল। সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ জিলা প্ৰশাসনসমূহে তৎপৰতাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। নিৰ্বাচনৰ বাবে কাজিৰঙা লোকসভা সমষ্টিৰ সাধাৰণ পৰ্যবেক্ষক শ্ৰী এম জে প্ৰদীপ চান্দ্ৰনে আজি গোলাঘাট জিলাৰ নিৰ্বাচনী কোষসমূহ পৰিদৰ্শন কৰাৰ লগতে জিলা নিৰ্বাচনী বিষয়া আৰু অন্যান্য কোষৰ দায়িত্বত থকা বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। ইয়াৰ লগতে তেওঁ জিলাখনত চলি থকা নিৰ্বাচনী কাম কাজসমূহৰ বুজ লয়। সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়াটো নিকা, স্বচ্ছ আৰু সুচাৰুৰূপে চলাবৰ বাবে তেওঁ আহান জনায়। উল্লেখযোগ্য যে জিলাখনৰ লোকসকলে নিৰ্বাচন সম্বন্ধীয় তথ্যৰ বাবে 6000671450 নম্বৰত যোগাযোগ কৰিব পাৰিব। লগতে নিৰ্বাচন সম্বন্ধীয় যিকোনো অভিযোগ দাখিল কৰিবৰ বাবে নিয়ন্ত্ৰণ কক্ষৰ 03774283282 নম্বৰত যোগাযোগ কৰিব পাৰিব। একেদৰে লক্ষীমপুৰ লোকসভা সমষ্টিৰ বাবে নিয়োজিত নিৰ্বাচনী সাধাৰণ পৰ্যবেক্ষক সন্দীপ জনাৰ্দন পঞ্চাগলে জিলাখনত উপস্থিত হৈ প্ৰস্তুতিৰ সম্পৰ্কে বুজ লয়। ৰাজ্যিক সমষ্টিটোৰ নিৰ্বাচন সম্পৰ্কীয় যিকোনো বিষয় বা অভিযোগ সম্পৰ্কত পৰ্যবেক্ষকগৰাকীক 7002518420 ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব। তদুপৰি জনসাধাৰণে পৰ্যবেক্ষকগৰাকীক আৱদ্ধ ভৱনত পুৱা 11 বজাৰ পৰা দুপৰীয়া 12 বজালৈ সাক্ষাৎ কৰিব পাৰিব। জিলাখনৰ নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত আমাৰ সংবাদদাতা হিমাদ্ৰী দিহিঙীয়াই এইদৰে কয়।
আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে লখিমপুৰ জিলাতেও সকলো দলে নিজা নিজা প্ৰাৰ্থীৰ প্ৰচাৰ অভিযানত নামি পৰিছে। লখিমপুৰ লোকসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা প্ৰদান বৰুৱা, ইণ্ডিয়ান নেচনেল কংগ্ৰেছৰ উদয়শংকৰ হাজৰিকা, কমিউনিষ্ট পাৰ্টী অব ইণ্ডিয়া জিৰেণ কছাৰী, ভোটাৰ্ছ পাৰ্টীৰ বীৰেণ বাইলুং আৰু নিৰ্দলীয় প্ৰাৰ্থী হিচাপে গোবিন্দ বিশ্বকৰ্মা, দেৱনাথ পাইট আৰু বিক্ৰম ৰামচিয়াৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। ইফালে প্ৰশাসনৰ তৰফৰ পৰা ভোটাৰৰ সজাগতাৰ বাবে ছিষ্টেমেটিক ভোটাৰ্ছ এডুকেশ্যন এণ্ড ইলেক্টৰেল পাৰ্টিচিপেচনৰ অংশ হিচাপে লখিমপুৰ জিলাৰ অন্তৰ্গত মহাবিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ মাজত শ্লগান আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
ইপিনে ডিব্ৰুগড় জিলাত নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ সময়ছোৱাত ধনৰ অবৈধ লেনদেন, ভোটাৰক ধন দি প্ৰলোভিত কৰা, সোণৰ অবাধ প্ৰচলন আদি ৰোধ কৰাৰ উদ্দেশ্যে আদৰ্শ আচৰণ বিধি কোষে সক্ৰিয় ভূমিকা পালন কৰিছে। জিলাখনৰ আটাইকেইটা বিধানসভা সমষ্টিত নিয়োজিত ষ্টেটিক ছাৰ্ভেলেন্স দল, ফ্লাইং স্কোৱাড আৰু ভিডিঅ' ছাৰ্ভেলেন্স দলসমূহে নিয়মীয়া তালাচী চলোৱাৰ লগতে আচৰণ বিধি উলংঘনৰ ঘটনা ৰোধ কৰাৰ বাবে কাম কৰি আছে। ষ্টেটিক ছাৰ্ভেলেন্সৰ দলে শিৱসাগৰৰ পৰা তিনিচুকীয়ালৈ গৈ থকা অৱস্থাত এজন লোকৰ পৰা প্ৰায় 70,000 টকা জব্দ কৰাৰ লগতে ফ্লাইং স্কোৱাডৰ দলে মৰাণৰ পৰা ডিব্ৰুগড় অভিমুখী এখন বাহনৰ পৰা 71,000 টকা উদ্ধাৰ কৰে। আনহাতে খনিকৰ চাৰিআলিত ফ্লাইং স্কোৱাডৰ দলে তালাচী চলাই এখন বাহনৰ পৰা প্ৰায় 5,00,000 টকা জব্দ কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ দিল্লী কেপিটেলছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।